এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত বিগত 4 বছৰত 2,600 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে বুলি বিধানসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, অসম বিধানসভাত 2025-26 বৰ্ষৰ বাজেট গৃহীত, ব্যক্তিগত বিশ্ববিদ্যালয়ত বৃত্তিগত শিক্ষাৰ অনুমতি প্ৰদান কৰা নহয় বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ ঘোষণা, 2 এপ্ৰিলৰ পৰা গুৱাহাটীত খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক প্ৰতিযোগিতা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যখনত যোৱা 4 বছৰত 2,600 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে আৰু এই সংক্ৰান্তত 19,000 লোকক আটক কৰা হৈছে। অসম বিধানসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা প্ৰকাশ কৰে। CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৰাজ্যত চলি থকা দুৰ্নীতি, চিণ্ডিকেট আৰু ৰেড হোল মাইনিং সন্দৰ্ভত যোৱা 5 মাৰ্চত সোধা প্ৰশ্ন আৰু পৰৱৰ্তী কালত সামাজিক মাধ্যমত ভাইৰেল হোৱা বিধায়ক তালুকদাৰৰ বুলি অভিযোগ উঠা এটা অডিঅ' বাৰ্তাৰ প্ৰসংগ কালি সদনত বিজেপিৰ বিধায়ক মানৱ ডেকাই উত্থাপন কৰে। বিধায়কগৰাকীয়ে এই অডিঅ' বাৰ্তা সন্দৰ্ভত তদন্ত হ'ব লাগে বুলি দাবী জনায়। বিধায়ক তালুকদাৰে অডিঅ' বাৰ্তাৰ সত্যাসত্য নিৰূপণৰ বাবে তেওঁ প্ৰয়োজন সাপেক্ষে আদালতৰ দ্বাৰস্থ হ'ব বুলি প্ৰকাশ কৰে। বিষয়টোত হস্তক্ষেপ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে চিণ্ডিকেট অপৰাধজনিত ঘটনা ৰোধৰ লগতে দুৰ্নীতি বিৰোধী শক্তিশালী ব্যৱস্থা ৰাজ্য চৰকাৰখনে সাজু কৰি তুলিছে। 2011 চনত ৰাজ্যখনত চৰকাৰী বিষয়া কৰ্মচাৰী দুৰ্নীতিৰ বিৰুদ্ধে 20টা গোচৰ ৰুজু হৈছিল। 2012 চনত 12টা, 2013 চনত 5টা আৰু 2014 চনত 1টাও গোচৰ ৰুজু হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁৰ কাৰ্যকালত 24 গৰাকী প্ৰথম শ্ৰেণীৰ উচ্চ পৰ্যায়ৰ বিষয়া, 80 গৰাকী দ্বিতীয় শ্ৰেণীৰ বিষয়াকে ধৰি মুঠ 349 গৰাকী চৰকাৰী বিষয়াক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
আজি পৰ্যন্ত চৰকাৰী অফিচাৰৰ হাতৰ পৰা আমি 224.740 গ্ৰাম সোণ আমি উদ্ধাৰ কৰিছো। এইখন চৰকাৰে আজি পৰ্যন্ত 12 কোটি টকা আমি চৰকাৰী কৰ্মচাৰীসকলৰ ট্ৰেপ কৰি উদ্ধাৰ কৰিছো। আজি এইখন চৰকাৰক মানুহে বিশ্বাস কৰে কাৰণে পুলিচক মানুহে গৈ জনায় যে অহাকালি মই অমুকজন অফিচাৰক টকা দিম, আপোনালোক উপস্থিত থাকিব, সেই মুহূৰ্ততে গৈ অফিচাৰজনক ধৰিব।
ৰেড হোল মাইনিং সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত কয়লাৰ গোচৰত 1জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বিজেপি চৰকাৰে 3 লাখ মেট্ৰিক টনতকৈ অধিক কয়লা জব্দ কৰাৰ লগতে 228 জন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰেড হোল মাইনিং বন্ধ কৰাৰ বাবে উপগ্ৰহ প্ৰযুক্তিৰে নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত আয়োগ গঠন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কংগ্ৰেছ চৰকাৰৰ শাসনকালত ৰাজ্যত সঘনে হোৱা গড় হত্যা সম্প্ৰতি প্ৰায় শূন্যলৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। 2023 বৰ্ষত ৰাজ্যত 1টাও গড় হত্যাৰ ঘটনা হোৱা নাই আৰু যোৱা বছৰ 2টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। একেদৰে গৰুৰ চোৰাং সৰবৰাহৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে 2010ৰ পৰা 2016 চনলৈ গৰুৰ চোৰাং সৰবৰাহত জড়িত 77 জন লোককহে গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ কাৰ্যকালত এই পৰ্যন্ত 4,300 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বিত্তমন্ত্ৰী অজন্তা নেওগে যোৱা 10 মাৰ্চত 2025-26 বিত্তীয় বৰ্ষৰ বাবে উত্থাপন কৰা বাজেট কালি অসম বিধানসভাত গৃহীত হয়। লোক নিৰ্মাণ বিভাগৰ লগত সম্পৰ্কিত 2025-26 বৰ্ষৰ দাবী মঞ্জুৰিৰ সন্দৰ্ভত কালি সদনত আলোচনা কৰাৰ লগতে ভোটদান অনুষ্ঠিত হয়। একেদৰে বিদ্যালয় শিক্ষা বিভাগৰ লগত সম্পৰ্কিত 2025 বৰ্ষৰ দাবী মঞ্জুৰি আৰু বাকী থকা দাবী মঞ্জুৰিসমূহত সদনত ভোটদান হোৱাৰ পাছতে সদনত বাজেট গৃহীত হয়। বিৰোধী পক্ষৰ বিভিন্ন দাবী সন্দৰ্ভত বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে আন্তঃগাঁথনিৰ বাবে সৰ্বাধিক পুঁজি বিভিন্ন শিতানত ব্যয় কৰা হৈছে। এই পুঁজি ধাৰাবাহিকভাৱে বৃদ্ধি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ ব্যক্তিগত বিশ্ববিদ্যালয়ক বৃত্তিগত শিক্ষাৰ অনুমতি প্ৰদান কৰা নহয় বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। বিধানসভাত কালি শিক্ষামন্ত্ৰীগৰাকীয়ে অসম ব্যক্তিগত বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2025সহ একাধিক বিধেয়ক উত্থাপন কৰি কয় যে চিকিৎসা অথবা ইয়াৰ সম্পৰ্কিত পাঠ্যক্ৰম, কৃষি অথবা সংলগ্ন পাঠ্যক্ৰম, পশু চিকিৎসা আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যক্তিগত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ দিয়া নহ'ব। শেহতীয়াকৈ ৰাজ্য চৰকাৰে মন্ত্ৰীসভাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ কয়। এখন ৰাজ্য এটা মান নীতিৰ ভিত্তিত চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি শিক্ষামন্ত্ৰী ডঃ পেগুৱে সদনত উল্লেখ কৰে। চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে মান অব্যাহত ৰাখিব বিচৰা বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে কোনোবাই চিকিৎসা মহাবিদ্যালয় অথবা নাৰ্ছিং মহাবিদ্যালয় খুলিব বিচাৰিলে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধীনত স্বীকৃতি ল'ব লাগিব। যিহেতু চৰকাৰৰ কৃষি বিশ্ববিদ্যালয়, অসম বিজ্ঞান আৰু কাৰিকৰী বিশ্ববিদ্যালয় আছে, সেয়েহে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়ৰ অধীনতহে স্বীকৃতি দিয়াৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে ৰাজ্যত স্থাপন কৰিবলগীয়া তিনিখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰে উত্থাপন কৰা তিনিখন বিধেয়ক আৰু এঘাৰখন বিভিন্ন সংশোধনী বিধেয়ক কালি বিধানসভাত গৃহীত হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাকী থকা পৰীক্ষাসমূহ পুনৰ অনুষ্ঠিত কৰিবলৈ পৰিষদে সিদ্ধান্ত লৈছে। প্ৰশ্নকাকত ফাদিল তথা নতুনকৈ বাকী থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কালি অনুষ্ঠিত পৰিষদৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বাতিল হোৱা পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই সন্দৰ্ভত পৰিষদে এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ সময় ঘোষণাৰ পাছতহে একাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ইপিনে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে চি আই ডিত এটা গোচৰ ৰুজু কৰা হৈছে। এই গোচৰৰ ভিত্তিত চি আই ডিয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে। বিটিআৰৰ দহগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ আহমেদাবাদত থকা মহাকাশ প্ৰয়োগ কেন্দ্ৰত চাৰিদিনীয়া শৈক্ষিক ভ্ৰমণৰ বাবে ৰাওনা হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাজদাই ছাত্ৰ ছাত্ৰীৰ দলটোক নেতৃত্ব দিছে। এই ভ্ৰমণকালত ছাত্ৰ ছাত্ৰীসকলে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতি সম্পৰ্কে প্ৰত্যক্ষভাৱে অৱগত হোৱাৰ সুযোগ লাভ কৰিব। নতুন প্ৰজন্মৰ মাজত বিজ্ঞান মানসিকতা গঢ় দিয়াৰ লগতে তেওঁলোকক মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। ইনাৰ লাইন পাৰ্মিট অবিহনে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰা 557 জন লোকক ৰাজ্যখনৰ আৰক্ষীয়ে আটক কৰে। অসমকে ধৰি বহিৰাজ্যৰ এই লোকসকলে ইনাৰ লাইন পাৰ্মিট অবিহনে কৰ্মসূত্ৰে ৰাজ্যখনত প্ৰৱেশ কৰিছিল। পাপুমপাৰে জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে কালি আৰক্ষীয়ে অভিযান চলাই অসমৰ 43 জন লোকক আটক কৰে। যোৱা শুকুৰবাৰৰ পৰা ৰাজ্যখনৰ আৰক্ষীয়ে ইনাৰ লাইন পাৰ্মিট অবিহনে প্ৰৱেশ কৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল। মৰাণত যোৱা দেওবাৰৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহু অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় তৰাচিঙা বিহু স্থায়ী সমিতি আৰু উষাপুৰ মহিলা সমাজৰ উদ্যোগত আয়োজিত এই অনুষ্ঠান উপলক্ষে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণৰ পাছত তৰাগছ তুলিবলৈ সাংস্কৃতিক দলৰ দোলাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে থাপনত তৰাগছ স্থাপন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে বাণিজ্য মেলা, জনগোষ্ঠীয় নৃত্য আৰু বিহু প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত মুকলি সভাত তৰাচিঙা শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। আজি যুৱ সমাৰোহ আৰু বিহুৱতী প্ৰতিযোগিতা আৰু কাইলৈ জাতীয় সাজপাৰ, বিহু হুঁচৰি, জেং বিহু আৰু মুকলি সভা অনুষ্ঠিত হ'ব। ইপিনে গোলাঘাট জিলাৰ মেৰাপানীত হাতীয়ে খোৱা চক্ৰধবজ সমন্বয় ক্ষেত্ৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় অধিৱেশনৰ অংশ হিচাপে তৰা চিৰা বিহু অনুষ্ঠিত হৈছে। এই উপলক্ষে অধিৱেশনস্থলীত কমেও 2000 নাচনীয়ে খোলাং বুঢ়ী নাচ পৰিৱেশন কৰিবলৈ সাজু হৈছে। এই অধিৱেশনত জনগোষ্ঠীটোৰ পৰম্পৰাগত ৰীতি নীতি, আৰ্থ সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক বিষয়সমূহ প্ৰতিফলিত হ'ব। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস কাইলৈ অসম সাহিত্য সভাই সাহিত্য দিৱস হিচাপে পালন কৰিব। সভাই কেন্দ্ৰীয়ভাৱে মৰিগাঁও জিলা সাহিত্য সভাৰ আতিথ্যত আৰু আহঁতগুৰি শতদল সাহিত্য সভাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আহঁতগুৰি শ্ৰীমন্ত শংকৰগুৰু কীৰ্তনঘৰত এই দিৱসৰ আয়োজন কৰিছে। এই উপলক্ষে পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত দিনৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। এই সভাত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থকাৰ কথা। মুকলি সভাখনত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তৃতা আগবঢ়াব। ওদালগুৰি জিলা সাহিত্য সভায়ো কাইলৈ জ্ঞানমালিনী স্বৰ্ণশাখা সাহিত্য সভা ধূপগুৰিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সাহিত্য দিৱস পালন কৰিব। পাঠশালা সাহিত্য সভাৰ উদ্যোগত কাইলৈ সাহিত্যৰ অথিগৰাকীৰ স্মৃতি দিৱস সাহিত্য দিৱস হিচাপে উদযাপন কৰিবলৈ লোৱা হৈছে। দিৱসৰ কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে পতাকা উত্তোলন কৰিব। ইয়াৰ পাছতে স্মৃতি তৰ্পণ, সাহিত্যৰথীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু মুকলি আলোচনাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নৰ্থ বেংগল পেইণ্টাৰ এছ'চিয়েচনৰ উদ্যোগত উত্তৰবংগৰ শিলিগুৰিত যোৱা 21 মাৰ্চৰ পৰা অনুষ্ঠিত দ্বিতীয় শিলিগুৰি আৰ্ট ফেয়াৰ 2025ৰ আজি সামৰণি পৰিব। ধুবুৰীৰ বিশিষ্ট চিত্ৰশিল্পী তৰুণ কুমাৰ মিত্ৰই পানী ৰঙৰ জৰিয়তে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ছবি অংকন কৰি প্ৰদৰ্শন কৰিছিল। উল্লেখযোগ্য যে এইগৰাকী শিল্পীয়ে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় চিত্ৰকলা প্ৰদৰ্শনীসমূহত মহাবাহু ব্ৰহ্মপুত্ৰৰ দৃশ্যপট বিভিন্ন ধৰণে অংকন কৰি ব্ৰহ্মপুত্ৰৰ সুৰক্ষাৰ হকে জনমত গঠনৰ চেষ্টা চলাই আহিছে। এই চিত্ৰ প্ৰদৰ্শনী তথা চিত্ৰমেলাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে নেপালৰ পৰা অহা শিল্পীয়ে অংশগ্ৰহণ কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ। উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰুদ্ধে গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েচনৰ সদস্যসকলে কালি পুৰণি আৱাসৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই বাতৰিটো অসমীয়া প্ৰতিদিনৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। চি পি আই এমৰ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে চিণ্ডিকেট চক্ৰৰ পৰা টকা বিচৰা বুলি সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা শ্ৰব্যবাৰ্তাৰ প্ৰসংগত কালি বিধানসভাৰ মজিয়াত আলোচনা হয়। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ সাংসদ আৰু প্ৰাক্তন সাংসদৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰিছে। একেদৰে দৈনিক ভাট্টাও বৃদ্ধি কৰা হৈছে বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ। এই বাতৰিটো আমাৰ অসমৰ। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছিংগাপুৰ সামুদ্ৰিক সপ্তাহত বিশ্বৰ সামুদ্ৰিক খণ্ডৰ আগশাৰীৰ নেতৃবৰ্গৰ সৈতে যোগদান কৰি নিৰাপদ বহনক্ষম তথা সমৃদ্ধিশালী সামুদ্ৰিক ভৱিষ্যতৰ বাবে ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। অসম বিধানসভাৰ মজিয়াত কালি বিভিন্ন বিষয় সন্দৰ্ভত শাসক বিৰোধীৰ তৰ্ক বিতৰ্কৰ বাবে সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে অধ্যক্ষই 10 মিনিটৰ কাৰণে সদনৰ কাম কাজ স্থগিত ৰাখে। এই সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যত এন পি এছ শিক্ষক কৰ্মচাৰীৰ বাবে নতুনকৈ ঘোষণা কৰা ইউ পি এছ ব্যৱস্থাৰ আসোঁৱাহসমূহক গুৰুত্ব নিদি বলবৎ কৰাৰ সিদ্ধান্তই শিক্ষক কৰ্মচাৰী সমাজক অধিক শংকিত কৰিছে। কালি ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সমাজে নিজ নিজ কৰ্তব্যস্থলীত কৰ্মবিৰতি পালন কৰি চৰকাৰৰ সিদ্ধান্তৰ বিপক্ষে প্ৰতিবাদ কৰাৰ লগতে কিছুসংখ্যক প্ৰতিনিধিয়ে সচলত দিছপুৰ চলো কাৰ্যসূচীৰ অংশস্বৰূপে ধৰ্ণা আৰু অৱস্থান কৰি চৰকাৰক পুনৰ পুৰণি পেঞ্চন বাহাল ৰখাৰ দাবী জনাইছে। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। অসম বিধানসভাৰ মজিয়াত কালি অসম ব্যক্তিগত বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2025 উত্থাপন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে এই বিধেয়কৰ জৰিয়তে চিকিৎসা অথবা ইয়াৰ সম্পৰ্কিত পাঠ্যক্ৰম, কৃষি অথবা সংলগ্ন পাঠ্যক্ৰম, পশু চিকিৎসা আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যক্তিগত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ দিয়া নহ'ব। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা জালিয়াতিত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ইউ এছ টি এমৰ বিতৰ্কিত আচাৰ্য ডঃ মহবুবুল হকলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। প্ৰশাসনত অধিক স্বচ্ছতা অনাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়াস চলাই আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই বাতৰিটো দ্য চেণ্টিনেল কাকতৰ। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ। ধন্যবাদ জিন্তি। খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা অহা 2 এপ্ৰিলৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাৰ জিলা পৰ্যায়ত শ্ৰেষ্ঠ খেলুৱৈৰূপে নিৰ্বাচিত খেলুৱৈসকলে ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাৰ একাধিক শাখাত অংশ ল'ব। সৰুসজাই ক্ৰীড়া প্ৰকল্প, নেহৰু ষ্টেডিয়াম, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চৌহদ আৰু সোণাপুৰৰ এল এন ই পিত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। ডাঃ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত সাঁতোৰ, তেতেলিয়াৰ চাকনিবাৰী ঘাটত চাইক্লিং প্ৰতিযোগিতা হ'ব। মুঠ 7,098 গৰাকী খেলুৱৈয়ে অংশ ল'বলগীয়া প্ৰতিযোগিতাৰ 6 এপ্ৰিলত সামৰণি পৰিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বিশাখাপট্টনমৰ ৱাই এছ ৰাজাশেখৰা ৰেড্ডী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন উত্তেজনাপূৰ্ণ খেলত দিল্লী কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক অন্তিম অভাৰত 1 উইকেটত পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌৱে বান্ধি দিয়া 210 ৰাণৰ লক্ষ্য দিল্লীয়ে 19 অভাৰ আৰু 3টা বলত 9টা উইকেট হেৰুৱাই সফলতাৰে অতিক্ৰম কৰে। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্ছ পঞ্জাব কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 16 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। ৰাজ্যত বিগত 4 বছৰত 2,600 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হৈছে বুলি বিধানসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। অসম বিধানসভাত 2025-26 বৰ্ষৰ বাজেট গৃহীত। ব্যক্তিগত বিশ্ববিদ্যালয়ত বৃত্তিগত শিক্ষাৰ অনুমতি প্ৰদান কৰা নহয় বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ ঘোষণা। 2 এপ্ৰিলৰ পৰা গুৱাহাটীত খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক প্ৰতিযোগিতা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।